নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। কেন্দ্ৰীয় মন্ত্ৰীসভাই নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আদৰণি জনাইছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন কৰাটো অসমবাসীৰ এক দীৰ্ঘদিনীয়া দাবী আছিল। এই দাবী পূৰণ কৰাৰ বাবে সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জ্ঞাপন কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীগৰাকীৰ তৎপৰতাই বিষয়টো আগবঢ়াই নিয়াত সহায় কৰিছিল। উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰীসভাই আজি নামৰূপত ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ বৰ্তমানৰ চৌহদত বছৰি 12,70,000 মেট্ৰিক টন উৎপাদনক্ষম এমনিয়া ইউৰিয়া প্ৰকল্প স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনায়। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই প্ৰস্তাৱত অনুমোদন দিয়া হয়। এই প্ৰকল্পত ৰাজ্য চৰকাৰৰ 40% ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ 11% হিন্দুস্তান উৰ্বৰক এণ্ড ৰাসায়ন লিমিটেডৰ 13% ৰাষ্ট্ৰীয় সাৰ লিমিটেডৰ 18% আৰু অইল ইণ্ডিয়া লিমিটেডৰ 18% অংশীদাৰিত্ব থাকিব। ৰাজ্যত প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত ঘৰ বিতৰণৰ ক্ষেত্ৰত পূৰ্বতে উত্থাপিত দুৰ্নীতিৰ অভিযোগ নোহোৱা কৰি বৰ্তমান চৰকাৰে নোপোৱা মানুহখিনিৰো ঘৰৰ তালিকা সুন্দৰ ব্যৱস্থাৰে প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কামৰূপ জিলাৰ পলাশবাৰীৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা গ্ৰামীণৰ অধীনত 388,358 হিতাধিকাৰীক গৃহ অনুমোদন পত্ৰ কেন্দ্ৰীয়ভাৱে প্ৰদান কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে এনে ব্যৱস্থাৰ অংশ হিচাপে ঘৰ নোপোৱা লোকৰ জৰীপ চলোৱাৰ বাবে কোনো ব্যক্তিৰ ঘৰলৈ জীৱিকা সখী নগলে বা প্ৰপত্ৰ পূৰণ নকৰিলে গাঁৱৰ সংঘৰ যিকোনো লোকে ফটো তুলি আপলোড কৰিব পাৰিব। এতিয়াৰে পৰা ঘৰৰ প্ৰয়োজন হোৱা ব্যক্তিসকলে নিজেই জিঅ' টেগিং কৰিব পাৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। সীমান্ত সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান দলজিৎ সিং চৌধুৰীয়ে আজি শ্ৰীভূমি জিলাৰ ভাৰত বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰে। তাত তেওঁ BSFৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে সীমান্তত আধিপত্য স্থাপনৰ প্ৰচেষ্টাসমূহৰ পৰ্যালোচনা কৰে। উল্লেখযোগ্য যে যোৱা 17 মাৰ্চত 3-দিনীয়া ভ্ৰমণসূচীৰে দলজিৎ সিং চৌধুৰী উত্তৰ পূবলৈ আহিছিল। মিজোৰামত তেওঁ ভাৰত বাংলাদেশ সীমান্তৰ BOPসমূহকে ধৰি আন সীমান্ত নিয়ন্ত্ৰণ চকীসমূহ পৰিদৰ্শন কৰে। আজি ভাৰত বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰাৰ পিছতে সঞ্চালক প্ৰধানগৰাকী পুনৰ দিল্লীলৈ ঘূৰি যায়। ৰাজ্যৰ বিভিন্ন চৰকাৰী আৰু প্ৰাদেশিককৃত মাধ্যমিক বিদ্যালয়ত দীৰ্ঘদিন ধৰি শিক্ষা হেতু এপত অনুপস্থিত থকা শিক্ষকসকলৰ বিৰুদ্ধে অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। ইতিমধ্যে বিভাগে অনুপস্থিত থকা শিক্ষকসকলক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে দৰমহা কৰ্তনকে ধৰি বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। এই সন্দৰ্ভত আজি মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইয়ে ৰাজ্যৰ সকলো জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ এখন নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰি নিয়মীয়াকৈ শিক্ষা হেতু এপ নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে। মৰিগাঁও জিলাৰ ধৰমটোল বনাঞ্চলৰ অন্তৰ্গত আমচৈত এটা বনৰীয়া হাতী আঘাতপ্ৰাপ্ত হৈ আবদ্ধ হৈ আছে। জানিব পৰা মতে কোনো দুষ্কৃতিকাৰীয়ে বনৰীয়া হাতীটোক কিছুদিন পূৰ্বে পশ্চিম কাৰ্বি আংলঙৰ পাহাৰীয়া অঞ্চলত চোকা অস্ত্ৰেৰে শৰীৰৰ পিছফালে আঘাত কৰিছিল। ইয়াৰ পিছতে যোৱা সপ্তাহত হাতীটো আহি আমচৈ বনাঞ্চলত অৱস্থান লয়। স্থানীয় লোকে জনোৱা মতে হাতীটোৰ আঘাত গুৰুতৰ হোৱা বাবে আমচৈ বনাঞ্চলৰ পৰা আঁতৰি যাব পৰা নাই। ইফালে স্থানীয় লোকে বন বিভাগে হাতীটোৰ চিকিৎসাৰ ব্যৱস্থা নকৰাৰো অভিযোগ উত্থাপন কৰিছে। গুৱাহাটী হাইকোৰ্ট বাৰ এছ'চিয়েচনে গুৱাহাটী উচ্চ ন্যায়ালয়কে ধৰি গুৱাহাটীৰ আটাইকেইখন আদালত চৌহদ উত্তৰ গুৱাহাটীৰ ৰংমহললৈ চৰকাৰে স্থানান্তৰ কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰিছে। আজি এই সন্দৰ্ভত হাইকোৰ্ট বাৰ এছ'চিয়েচনৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়। সভাত এছ'চিয়েচনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে। অহা 24 মাৰ্চত বাৰ এছ'চিয়েচনে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে দেশৰ ৰাষ্ট্ৰপতি, মুখ্য ন্যায়াধীশ আৰু প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত লয়। সদৌ অসম উকিল সন্থায়ো বাৰ এছ'চিয়েচনৰ এই সিদ্ধান্তক পূৰ্ণ সমৰ্থন আগবঢ়াইছে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মাজত আদালত চৌহদ স্থানান্তৰকৰণক লৈ এখন বিশেষ বৈঠক অনুষ্ঠিত হৈছিল। এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।